এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ এদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি, কংগ্ৰেছ, ইউ পি পি এল আৰু বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতৃত্বই ভোটদাতাক বিভিন্ন প্ৰকাৰে আকৰ্ষণৰ চেষ্টা চলাইছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বাক্সা আৰু ওদালগুৰি জিলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চিৰাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। জিলাখনত আজি ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱেও দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ শায়িনী ঘোষে চিৰাঙত প্ৰচাৰ চলাব। আনহাতে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে ইতিমধ্যে মথনগুৰিত উপস্থিত হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাক লগত লৈ জিলাখনত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। চিৰাঙতো বি টি চি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চিৰাং জিলাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আকাশবাণীৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ৰ প্ৰতিবেদন।
অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বি টি চি পৰিষদীয় সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰ চিৰাঙলৈ আহিব। দলীয় সূত্ৰই জানিবলৈ দিয়া মতে চিৰাং জিলাৰ 17 নম্বৰ চৌবেচাৰ পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিয়লি ভাগত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে চিৰাং জিলাৰ 4টা সমষ্টিৰ ভিতৰত 3টাত ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচন অভিযান সমাপ্ত কৰিছে।
সেয়া আছিল আকাশবাণীৰ চিৰাঙৰ সংবাদদাতা কুঞ্জমোহন ৰায়। বি টি চি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্ৰহণ কেন্দ্ৰত থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ হেণ্ডিল্লৈও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ ল'ব। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগনে আজি গুৱাহাটীৰ জ্যোতিচিত্ৰবনত আয়োজিত চোল কাহিনী তথ্যচিত্ৰ মহোৎসৱ উদ্বোধন কৰে। মন্ত্ৰীগৰাকী উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে 2025-2026 বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদনৰ আহ্বান জনাইছে। শিল্পীসকলে www.directorculture.assam.gov.in আৰু www.silpisanmanassam.com যোগে অনলাইন আবেদন কৰিব পাৰিব। অহা 10 অক্টোবৰ আবেদনৰ অনলাইন পঞ্জীয়নৰ অন্তিম দিন। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়াললৈ বিশেষ পেঞ্চন আগবঢ়াই আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত বাণীবদ্ধ কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনৰ নৱোদয় বিদ্যালয় সমিতিয়ে মানকাছৰৰ টানগাঁৱত নতুন জৱাহৰ নৱোদয় বিদ্যালয় নিৰ্মাণৰ প্ৰকল্প গ্ৰহণ কৰিছে। ইয়াৰ বাবে আজি বন বিভাগৰ 35 বিঘা ভূমি অবৈধ দখলমুক্ত কৰি জৱাহৰ নৱোদয় বিদ্যালয়ক হস্তান্তৰ কৰা হয়। বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু বন বিভাগৰ সহযোগত ভূমিখিনি জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। বিদ্যালয় নিৰ্মাণৰ বাবে টানগাঁৱত মুঠ 55 বিঘা ভূমি জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষক গতাই দিয়া হ'ব। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।